উপত্যকাৰ পূৰ্বে বাৰবাৰ এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। স্বাস্থ্য আৰু কল্যাণ সেৱা মন্ত্ৰী জে পি নাড্ডাই দেশৰ দক্ষ ঔষধালয় অভিধাৰ অনুৰূপ দক্ষতাৰ ঔষধ নিৰ্মাণ পৰিকাঠামো গঢ়ি তোলাৰ ফলত আৰোপ কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ চন্দ্ৰদেৱে দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ নীতি প্ৰণেতা বুলি অভিহিত কৰিছে। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ চূড়ান্ত দলটোত অনুমোদন জনাইছে। সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। বাজেট অধিৱেশন 22 জুলাইৰ পৰা 12 আগষ্টলৈ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় বাজেট 23 জুলাইত সদনত দাখিল কৰা হ'ব। এয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সৰ্বপ্ৰসাৰী নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল। স্বাস্থ্য আৰু পৰিকল্পনা মন্ত্ৰী জে পি নাড্ডাই দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ মৰ্যাদাৰ অনুৰূপ বিশ্বমানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে উৎপাদিত সামগ্ৰীৰ উচ্চ মান সুনিশ্চিত কৰাৰ বাবে ঔষধ আৰু চিকিৎসা সঁজুলি উদ্যোগৰ সৈতে অবিৰত আলোচনাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ঔষধ প্ৰসাধন সামগ্ৰী আৰু চিকিৎসা সঁজুলিৰ নিয়ামক ব্যৱস্থা সম্পৰ্কে এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ শ্ৰীনাড্ডাই আজি এইদৰে প্ৰকাশ কৰে। ঔষধৰ উৎপাদক আৰু ৰপ্তানিকাৰী হিচাপে গোলকীয় পৰ্যায়ত দেশৰ অগণিত স্বাস্থ্যৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ঔষধৰ কেন্দ্ৰীয় মান নিয়ন্ত্ৰণ সংস্থাই গোলকীয় মানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে সফল নিৰ্ধাৰিত পৰিকল্পনা যুগুতাই উলিয়াইছে। তেওঁ কয় যে ৰপ্তানি কৰা ঔষধৰ মান বৰ্তাই ৰখাৰ বাবে যাৱতীয় প্ৰণালী গঢ়ি তোলা উচিত। অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে বিষয়া আৰু খণ্ডটোৰ সৈতে জড়িত বিভিন্ন পক্ষক নিজৰ নিজৰ সমস্যা অনুধাৱন কৰি নিজৰ শক্তি আৰু উৎপাদিত সামগ্ৰীৰ মান সুদৃঢ় কৰিবলৈ আহান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ 75টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইণ্ড টু আৱাৰ হোপছ গ্ৰন্থৰ প্ৰথম খণ্ড কাইলৈ নতুন দিল্লীত উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিত এই ই বুকখন মুকলি কৰিব। কেন্দ্ৰীয় প্ৰকাশন বিভাগে এই গ্ৰন্থখন প্ৰকাশ কৰিছে। গ্ৰন্থখন হিন্দী আৰু ইংৰাজী ভাষাত মুকলি কৰা হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ যুৱ প্ৰজন্ম ভৱিষ্যতৰ নীতি প্ৰণেতা। তেওঁ কয় যে চৰকাৰ বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক সবল কৰি তুলিবলৈ বদ্ধপৰিকৰ। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় যুৱ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনি পুৰস্কাৰ বিজেতাসকলৰ সৈতে মত বিনিময় কৰি এইদৰে প্ৰকাশ কৰে। ডঃ মাণ্ডাভিয়াই কথোপকথনৰ সময়ত এইবুলি আশা প্ৰকাশ কৰে যে যুৱক যুৱতীসকলৰ পৰিৱৰ্তনকামী শক্তিয়ে দেশক প্ৰগতি আৰু উদ্ভাৱনৰ দিশে লৈ যাব। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে সহজলভ্য আৰু ব্যয়সাধ্য স্বাস্থ্যসেৱাত শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে প্ৰযুক্তিয়ে স্বাস্থ্যসেৱা খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা মেচিন শিক্ষণ সঁজুলিৰ প্ৰয়োগে কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিব পাৰে আৰু স্বাস্থ্যসেৱা প্ৰদানতো উন্নতি সাধন কৰিব পাৰে। নতুন দিল্লীত আজি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ দেশ বিশ্বৰ শীৰ্ষ 6খন জৈৱ উৎপাদক দেশৰ ভিতৰত আছে আৰু এক ব্যয়সাধ্য স্বাস্থ্যসেৱা কেন্দ্ৰত পৰিণত হৈছে। তেওঁ কয় যে চিকিৎসা পৰ্যটন আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ভাৰত সকলোতকৈ অধিক দাবীদাৰ ৰাষ্ট্ৰত পৰিণত হৈছে। আয়ুষ্মান কাৰ্ড, ডিজিটেল স্বাস্থ্যসেৱা অভিযান, প্ৰধানমন্ত্ৰী জন ঔষধি আদিৰ নিচিনা আঁচনিসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্যসেৱাৰ সমতাপূৰ্ণ সুবিধা নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ ব্যক্তিগত আৰু ৰাজহুৱা ক্ষেত্ৰত পৰস্পৰৰ সহযোগিতা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
अब सिर्फ सजा नहीं मिलेगी, होगा न्याय। भारतीय न्याय संहिता मतलब नया कानून 1 जुलाई से लागू, आजाद भारत के अपने कानून। अब
आएगा देश में न्याय का नया दौर, सत्य नहीं अब न्याय पर होगा सबका जोर। विकसित भारत का ये है नया अध्याय, सबके समान व्यवहार, मिलेगा सबको न्याय। सरल है, सुलभ है, पारदर्शी, तकनीकी युक्त है और है स्वदेशी। इसमें है महिलाओं, बुजुर्गों स्वामी है इसमें देवी देवी की जान आज के चलने का देश पर चढ़ा जुनून ये है आजाद भारत के अपने कानून
আপনাকে বাতৰি কৈছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে। খাজানাক সত্য আৰু ন্যায়ৰ বাবে প্ৰাণভূতি দিয়া পয়গম্বৰ মহম্মদৰ নাতি হজৰত ইমাম হুছেইন আৰু তেওঁৰ সহযোগীসকলৰ স্মৃতিত এই পৰ্ব পালন কৰা হয়। এই উপলক্ষে সমগ্ৰ দেশতে কাজিয়া উলিওৱা হয়। খাজানাৰ কমিটীসকলৰ সৰ্বোচ্চ ত্যাগত আলোকপাত কৰি ধৰ্মীয় সভা আৰু মজলিছো আয়োজন কৰা হয়। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে তেওঁ মৰিচাছ ভ্ৰমণৰ অংশ হিচাপে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীদ্বয় ডঃ নবীন ৰামগুলাম আৰু পল বাৰিংগাৰক সাক্ষাৎ কৰে। ডঃ ৰামগুলামক সাক্ষাৎ কৰাৰ পাছত শ্ৰীজয়শংকৰে কয় যে তেওঁলোকে দীৰ্ঘদিনীয়া দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু ইয়াৰ ব্যাপক সম্ভাৱনীয়তাৰ বিষয়ে আলোচনা কৰে। শ্ৰীপলৰ সৈতে হোৱা আলোচনাৰ বিষয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে দুয়ো সমসাময়িক গোলকীয় বিষয়সমূহৰ বিষয়ে আলোচনা কৰে। ডঃ জয়শংকৰে বিৰোধী দলপতি ডঃ অৰবিন্দ বুলেলকো সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই ভাৰত মৰিচাছৰ সম্পৰ্ক আৰু ভাৰত মহাসাগৰ অঞ্চলৰ সমৃদ্ধি আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে মৰিচাছৰ ছচিয়েল ডেমক্ৰেটৰ নেতা জেভিয়াৰ লোক ডোভালকো সাক্ষাৎ কৰে। কলকাতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৰাজ্যপাল ডঃ চি ডি আনন্দ বসুৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পৰা বাৰণ কৰিছে। ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা মানহানিৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ কৃষ্ণ ৰাও এখন এজনীয়া বিচাৰপীঠে আজি এই অন্তৱৰ্তী ৰায় প্ৰদান কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আদালতৰ আগত কয় যে তেওঁৰ মন্তব্যত অপমানজনক কোনো কথা নাছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে মহিলাসকলে তেওঁক ৰাজভৱনলৈ যাবলগীয়া হলে অসুৰক্ষিত অনুভৱ কৰা বুলি কৈছিল। ওমানৰ উপকূলবৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত তেৰগৰাকী ভাৰতীয় আৰু তিনিগৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ 16গৰাকী নাবিকৰ কেইগৰাকীও সন্ধানহীন হৈ আছে। যোৱা পোন্ধৰ দিন সংঘটিত এই দুৰ্ঘটনাটোৰ বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কালি বাতৰি প্ৰকাশ কৰিছে। ওমানৰ সমুদ্ৰ পথৰ সুৰক্ষা কেন্দ্ৰই প্ৰকাশ কৰা মতে প্ৰত্যেক ফেলকন নামৰ এই জাহাজখন ওমানৰ ঔদ্যোগিক বন্দৰ দুকমৰ কাষৰীয়া এলেকাত বৈ যায়। এই বাতৰি যুগুতোৱাৰ পৰলৈ জাহাজখন অক্ষত অৱস্থাত আছেনে ইয়াৰ পৰা তেলৰ নিৰ্গমন হৈছে সেই বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে 2007 চনত নিৰ্মিত 170 মিটাৰ দৈৰ্ঘৰ এই তৈল সামগ্ৰী পৰিবাহী জাহাজখন ইয়ানৰ এডং বন্দৰ অভিমুখে গৈ আছিল। তেল পৰিবাহী এনে সৰু জোখৰ জাহাজ সাধাৰণতে কম দূৰত্বৰ উপকূলীয় অঞ্চলৰ মাজতহে পৰিবহণ কৰোৱা হয়। ওমানৰ প্ৰশাসনিক সামগ্ৰী কৰ্তৃপক্ষৰ সহযোগিতাৰে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈ জাহাজখনৰ কোনো লোকক উদ্ধাৰ কৰাৰ বিষয়ে জানিব পৰা হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ চূড়ান্ত দলটোক অনুমোদন জনাইছে। পেৰিছ অলিম্পিকত দেশৰ 117গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰি ভাৰতীয় দলত সহযোগী ষ্টাফৰ 140জন সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে। পেৰিছ অলিম্পিক 26 জুলাইৰ পৰা 11 আগষ্টলৈ অনুষ্ঠিত হ'ব। ভাৰতৰ সুমিত নাগালে কাইলৈ ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ 35 সংখ্যক স্থানৰ আৰ্জেণ্টিনাৰ মৰিয়ানো নাগালৰ সন্মুখীন হ'ব। নাগালে কালি প্ৰতিযোগিতাৰ এখন খেলত ছুইডেনৰ এলিয়াছ লেমেৰক 6-4, 6-3 পোনপটীয়া ছেটত পৰাভূত কৰে। ভাৰতীয় মহিলা ক্ৰিকেট দল এছিয়া কাপ টি টুৱেণ্টি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্ৰীলংকাৰ কলম্বোত উপস্থিত হৈছে। এই প্ৰতিযোগিতা পৰহিলৈ ডাংগুলাত আৰম্ভ হ'ব। হাৰ্মিন টেষ্ট স্কৰ নেতৃত্বাধীন ভাৰতীয় দলটো প্ৰতিযোগিতাৰ প্ৰথম দিনা পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে পাকিস্তান, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, UAE আৰু নেপালৰ সৈতে প্ৰতিযোগিতাৰ গ্ৰুপ ইত স্থান দিয়া হৈছে। আনহাতে শ্ৰীলংকা, মালয়েছিয়া, থাইলেণ্ড আৰু বাংলাদেশক গ্ৰুপ বিত অন্তৰ্ভুক্ত কৰা হৈছে। চৰকাৰে সংসদৰ বাৰ্ষিক অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই দেশৰ বিশ্ব ঔষধালয়ৰ অভিধাৰ অনুৰূপ বিশ্বমানৰ ঔষধ নিয়ামক পৰিকাঠামো গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। যুৱ পৰিক্ৰম আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ নীতি প্ৰণেতা বুলি অভিহিত কৰিছে। সমগ্ৰ দেশতে আজি ধৰ্মীয় ৰীতি নীতিৰে মহৰম পালন কৰা হৈছে আৰু কেন্দ্ৰ চৰকাৰে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতৰ চূড়ান্ত দলটোক অনুমোদন জনাইছে।